আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি থকাৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ। কিন্তু লগতে আপোনাক এই বুলিও অনুৰোধ জনাব খুজিছোঁ যে আপুনি আমাৰ এই অনুষ্ঠান শুনি কেনে পাইছে, এই অনুষ্ঠানৰ বিষয়ে আপোনাৰ মতামত আদি জনাই আমালৈ যেন দুষাৰিমান লিখি পঠিয়ায়। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। এই বিশেষ সময়ত আমি তোমাৰ ওচৰ চাপিছোঁ পিতা, তুমি আমাৰ প্ৰাৰ্থনা শুনা। তোমাক আমি অশেষ ধন্যবাদ জনাইছোঁ, কিয়নো তুমি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আমালৈ পৰিত্ৰাণ আগবঢ়ালা। এতিয়া বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ তুমি আমাক তোমাৰ বাক্য বাইবেল শাস্ত্ৰ বুজি পোৱাত সহায় কৰা। এই ভক্তিবচন অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিজন লোকক তুমি বিশেষভাৱে সহায় কৰা। এই অনুষ্ঠানৰ প্ৰতিজন শ্ৰোতাক তুমি প্ৰচুৰকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওপৰতো তোমাৰ মহান অনুগ্ৰহ প্ৰকাশ কৰা। তেওঁলোকৰ জীৱন সৰগীয় সুখ সৰগীয় শান্তিৰে উপচাই দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰম পবিত্ৰ মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 20 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি 20 নম্বৰ অধ্যায়ত বিশেষভাৱে আলোচনা কৰি আছোঁ ভৱিষ্যতে পৃথিৱীত প্ৰভু যীশুৱে চলাবলগীয়া 1000 বছৰীয়া ন্যায় শাসনৰ কথা। পৃথিৱীত 7 বছৰ ধৰি মহাক্লেশ চলিব। তাৰ আগে আগেই খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। সেই 7 বছৰীয়া মহাক্লেশৰ পাছত প্ৰভু যীশু এই পৃথিৱীলৈ আহিব ৰজা হিচাপে শাসন কৰিবলৈ। প্ৰথমতে ছয়তানক বন্দী কৰি অগাধ স্থানত ৰাখি থোৱা হ'ব আৰু তাৰ পাছতেই পৃথিৱীত সেই 1000 বছৰীয়া শাসন চলিব। মহাক্লেশৰ সময়ত খ্ৰীষ্টৰ হকে শ্বহীদ হোৱা সাধুসকল আৰু পুৰণি নিয়মৰ দিনৰ সাধুসকল পুনৰ উত্থিত হ'ব আৰু খ্ৰীষ্টৰ সৈতে শাসন কৰিবলৈ পাব এই পৃথিৱীত। আনহাতে খ্ৰীষ্টৰ কন্যা অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে খ্ৰীষ্টৰ ইতিমধ্যেই বিবাহ সম্পন্ন হ'ব স্বৰ্গত, আৰু সেই খ্ৰীষ্টীয় মণ্ডলীয়ে নতুন জিৰচালেমৰ পৰা খ্ৰীষ্টৰ সৈতে শাসন কৰিব। সেই 1000 বছৰীয়া শাসনৰ অন্তত ছয়তানক কিছুদিনৰ বাবে আকৌ মুকলি কৰি দিয়া হ'ব আৰু বহুতো মানুহক ছয়তানে আকৌ ভুলাব। ছয়তানৰ লগ লোৱা সেই মানুহবোৰে ঈশ্বৰলৈ পিঠি দিব আৰু ছয়তানৰ লগতে সেই বিদ্ৰোহী মানুহবোৰে ঈশ্বৰৰ পৰা দণ্ড ভোগ কৰিব লাগিব অনন্তকালৰ বাবে নৰকত। আজি আমি 20 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আমি বাইবেলৰ পৰা পাঠ কৰি দিম। প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা আমি পাঠ কৰিছোঁ। ইয়াত এনেদৰে লিখা আছে, আৰু সিহঁতক ভুলোৱা ছয়তানক জুই আৰু গন্ধকৰ সৰোবৰত পেলোৱা হ'ল। তাত সেই পশু আৰু ভাৰিকোৱা ভাৱবাদীও আছে, আৰু সিহঁতে অনন্তকাললৈকে দিনে ৰাতিয়ে যাতনা ভোগ কৰিব। এইটো অতি গুৰুত্বপূৰ্ণ উক্তি। বহুতো লোকে এই কথাখিনি মানি ল'বলৈ অলপ টান পায়, কিন্তু ঈশ্বৰৰ সন্তানসকলৰ কাৰণে এই পদটোৱে সান্তনা আনি দিয়ে, কাৰণ ঈশ্বৰ আৰু ঈশ্বৰৰ সন্তানসকলৰ শত্ৰু ছয়তানক অৱশেষত অনন্তকলীয়া শাস্তি বিহা হ'ব। আমাৰ স্বাভাৱিক অনুসন্ধিৎসা দূৰ কৰিবলৈ আৰু বেয়া কথা শুনি বা দেখি ভাল পোৱা লোকসকলৰ মনত খোৰাক দিবলৈ এই কথাখিনি ৰহণ লগাই কোৱা হোৱা নাই। যি ঘটিব বা যিটো হ'ব সেই কথাখিনি অতি সহজ সৰলভাৱে কিন্তু অতি স্পষ্টকৈ গহীন গম্ভীৰভাৱে আমাৰ আগত ব্যক্ত কৰা হৈছে, কিন্তু বক্তব্যটোৱে আমাৰ মনত গভীৰভাৱে ৰেখাপাত কৰে। এই কথাখিনি কোনোবা মানুহে কোৱা হ'লে নিশ্চয় আৰু অলপ কথা যোগ দি বেছি বহলাই বেছি ভয় লগা কৰি বা বেছি ৰোমাঞ্চকৰ কৰি লিখিব খুজিলেহেঁতেন। কিন্তু এই কথা প্ৰায়েই আমি দেখি থাকোঁ যে মানুহে ঈশ্বৰৰ বাক্যৰ লগত নিজৰ কথা যোগ দি অলপ বহলাই কৈ ভাল পায়, কিন্তু ঈশ্বৰৰ বাক্য সীমাৰ ভিতৰত ৰাখিহে কোৱা হৈছে। নৰক আৰু আনকি স্বৰ্গৰ বিষয়েও ক'ব লগা ন্যূনতম কথাখিনিহে কোৱা হৈছে। ইয়াত কেইবাটাও কথা আছে যিবোৰ মানুহে সচৰাচৰ ভবা কথাতকৈ অলপ বেলেগ। প্ৰথম কথাটো হ'ল, ছয়তান এতিয়া নৰকত নাই, ছয়তান এতিয়া মুক্তভাৱে বিচৰণ কৰি আছে আকাশৰ ক্ষমতাবোৰৰ অধিপতি হিচাপে। ছয়তানে আজিৰ এই জগতখন বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। অৱশ্যে ঈশ্বৰে ছয়তানক বহু পৰিমাণে সীমাবদ্ধ কৰি ৰাখিছে, কিন্তু মহাক্লেশৰ সময়ছোৱাত ছয়তানক সাময়িকভাৱে পূৰ্ণ ক্ষমতাৰে কাম কৰিবলৈ সুবিধা দিয়া হ'ব। দ্বিতীয়তে, প্ৰথমতে নৰকলৈ ছয়তানক পঠিওৱা নহয়, ছয়তানক পঠিওৱাৰ 1000 বছৰ আগতেই অৰ্থাৎ মহাক্লেশৰ সামৰণিৰ লগে লগেই প্ৰথমতে সেই বনৰীয়া পশু অৰ্থাৎ খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদীহে নৰকলৈ পঠিওৱা হ'ব। তৃতীয়তে নৰকক জুই আৰু গন্ধকৰ সৰোবৰ বুলি কোৱা হৈছে। প্ৰথমতে প্ৰভু যীশুৱেই নৰকৰ বিষয়ে এনে গহীন বৰ্ণনা দিছিল। আমি বাইবেলত যদি পঢ়ি চাওঁ, লোকে লিখা শুভবাৰ্তা, মঠিয়ে লিখা শুভবাৰ্তা, আমি অলপ ভালদৰে পঢ়িলে বুজি পাওঁ যে প্ৰভু যীশুৱে নৰকৰ বিষয়ে এনে ভয় লগা বৰ্ণনা দি গৈছে। নৰক যদি জুইৰ সৰোবৰ হয়, তেন্তে নৰকক বাহিৰৰ অন্ধকাৰ বুলি কিয় কোৱা হৈছে? আমি ভাবোঁ নৰকক বুজাবলৈ শ্ৰেষ্ঠ চিন হৈছে জুই। মানুহে আত্মাত কৰা পাপৰ শাস্তি শৰীৰত কেনেকৈ পাব পাৰে? আমি বাহিৰৰ অন্ধকাৰ আৰু অগাধ ঠাই মানে ঈশ্বৰৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন হোৱা অৱস্থা বুলি বুজি পাওঁ। আৰু সেই অৱস্থাৰ পৰা উভতি চাই মানুহে অবাবতেই নষ্ট কৰা জীৱনৰ কথা ভাবি হিয়া ঢাকুৰি ঢাকুৰি কান্দিব লাগিব। এজন মানুহ যদি নৰকলৈ যায় আৰু সেই নৰকতেই নিজৰ পুতেকক লগ পায় আৰু সেই পুতেকে যদি তেওঁক কয়, দেউতা, ময়ো আপোনাৰ পিছে পিছে ইয়ালৈ আহিলোঁ, আপোনাৰ নিচিনা কাম কৰি কৰি ময়ো ইয়াত আহিলোঁ, তেতিয়া মানুহজনৰ অন্তৰত বাৰু কেনেকুৱা অনুভৱ হ'ব? সেই তীব্ৰ অন্তৰ্জ্বালা বুজাবলৈ জুইতকৈ বেছি উপযুক্ত চিন কিবা জানো থাকিব পাৰে? এইটো অতি গভীৰভাৱে চিন্তা কৰি চাবলগীয়া কথা। এজন মানুহে বিল এণ্ডাৰছন নামৰ বাইবেল পণ্ডিত এজনক এনেদৰে সুধিছিল, যদি আমি তালৈ গৈ দেখোঁ যে এই কথাবোৰ মিছা, তেতিয়া বিল এণ্ডাৰছনে এনেদৰে উত্তৰ দিছিল, নৰকৰ কথা যদি মিছা বুলি আমি গম পাওঁ, তেতিয়া মই আপোনাক ক'ম যে মই দুঃখিত যে মই প্ৰভু যীশুৰ কথাখিনি ভালদৰে বুজি পোৱা নাছিলোঁ। কিন্তু যদিহে এই কথাখিনি সঁচা হয়, তেতিয়া আপুনি কি কৰিব? প্ৰিয় শ্ৰোতা, এই কথা সঁচা, কিয়নো এয়া ঈশ্বৰৰ বাক্য, আমি নিজে সাজি কোৱা কথা নহয়। আমি যোহনে লিখা শুভবাৰ্তা 3:16 পদটো ভাল পাওঁ, কাৰণ তাত ঈশ্বৰৰ প্ৰেমৰ কথা পাওঁ। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। কিন্তু প্ৰকাশিত বাক্যৰ এই পদটো আমি অৱজ্ঞা কৰিব নোৱাৰোঁ। ঈশ্বৰৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন হৈ থাকিব লগা হোৱাটো আচলতে অতি ভয়াৱহ, অতি শোচনীয়, অতি দুখ লগা কথা। কেৱল জুইৰ কথাৰে গোটেই অৱস্থাটো বুজাব নোৱাৰি, কিন্তু আমি কথাখিনিৰ গুৰুত্ব ওলাই কৰিবও নোৱাৰোঁ। প্ৰকৃত অৱস্থাটো বুজাবলৈ আচলতে মানুহৰ ভাষাৰ অভাৱ, শব্দৰ অভাৱ। প্ৰিয় শ্ৰোতা, নৰক এখন অতি ভয় লগা ঠাই, সেই ঠাই অনবৰতে যন্ত্ৰণা পাই থকাৰ ঠাই, আৰু এয়া ঈশ্বৰৰ বাক্যৰ কথা। আমি ওলাই কৰিব নোৱাৰোঁ, আমি অৱহেলা কৰিব নোৱাৰোঁ। এতিয়া আমি 11 পদটো পাঠ কৰি দিম। পাছে এখন ডাঙৰ বগা সিংহাসন আৰু তাৰ ওপৰত বহি থকাজনাক দেখিলোঁ। তেওঁৰ সন্মুখৰ পৰা পৃথিৱী আৰু আকাশমণ্ডল পলাই গ'ল, সেইবোৰৰ নিমিত্তে ঠাই আৰু পোৱা নগ'ল। বগা সিংহাসনৰ কথাটোক লৈও মানুহৰ মাজত ভুল ধাৰণা আছে। সকলো যুগৰ হেৰাই থকা লোকসকলক পুনৰুত্থিত কৰি এই বগা সিংহাসনত বহি প্ৰভু যীশুৱে বিচাৰ কৰিব। পৰিত্ৰাণ পোৱা লোকসকল ইয়াৰ আগতেই প্ৰথম পুনৰুত্থানৰ সময়ত পুনৰুত্থিত হ'ব। আনকি মহাক্লেশৰ সময়ৰ শ্বহীদসকলকো প্ৰথম পুনৰুত্থানৰ সময়তেই পুনৰুত্থিত কৰা হ'ব। কিন্তু ইয়াত কোৱা হৈছে দ্বিতীয় পুনৰুত্থানৰ কথা, আৰু এই দ্বিতীয় পুনৰুত্থানত পৰিত্ৰাণ গ্ৰহণ নকৰা হেৰাই থকা লোকসকলক পুনৰুত্থিত কৰি তেওঁলোকৰ সুধবিচাৰ কৰা হ'ব। এজন মানুহে মৰণসজ্জাত পৰি থাকোঁতে এজন বাইবেল পণ্ডিতক এনেদৰে কৈছিল, মহাশয়, মোক ভৱিষ্যতৰ বিষয়ে নক'ব, মই মোৰ কাম কাজবোৰৰ পৰা ঈশ্বৰৰ পৰা ন্যায় বিচাৰ আশা কৰিব পাৰোঁ। ঈশ্বৰ নিশ্চয় ন্যায়বান আৰু তেওঁ মোৰ কৰ্মৰ উচিত বিচাৰ নিশ্চয় কৰিব, মই নিশ্চয় উচিত বিচাৰ পাম। তেওঁৰ সেই কথা শুনি সেই পণ্ডিতজনে ক'লে, এৰা, আপুনি ঠিকেই কৈছে, ঈশ্বৰ ধাৰ্মিক আৰু ন্যায়বান, তেওঁ আপোনাৰ কৰ্মৰ ন্যায় বিচাৰ নিশ্চয় কৰিব, তেওঁ ঠিক সেইবুলিয়েই কৈ থৈছে। কিন্তু মই আপোনাক জনাব খুজিছো যে সেই সুধ বিচাৰত কোনো লোকে পৰিত্ৰাণ নাপায়, কাৰণ মানুহে নিজৰ কৰ্মৰ যোগেদি পৰিত্ৰাণ পাব নোৱাৰে। যেতিয়া আপুনি সম্পূৰ্ণ পবিত্ৰ, সম্পূৰ্ণ ধাৰ্মিক ঈশ্বৰৰ আগত থিয় দিব, তেতিয়া আপোনাৰ সকলো কৰ্ম অতি সাধাৰণ, অতি নগণ্য যেন হ'ব, আৰু সেই কৰ্মই আপোনাক উদ্ধাৰ কৰিবলৈ কেতিয়াও সমৰ্থ হ'ব নোৱাৰে। প্ৰিয় শ্ৰোতা, আমি মনত ৰখা উচিত, আমি আমাৰ নিজৰ সৎকৰ্ম, আমাৰ নিজৰ ধাৰ্মিকতা, এইবোৰক লৈ কেতিয়াও গৌৰৱ কৰিব নোৱাৰোঁ। আমাৰ নিজৰ ধাৰ্মিকতা ঈশ্বৰৰ দৃষ্টিত লেতেৰা ফটা কাপোৰৰ নিচিনা, চোৱা কাপোৰৰ নিচিনা। আমাৰ নিজৰ ধাৰ্মিকতাৰে আমি কেতিয়াও পৰিত্ৰাণ লাভ কৰিব নোৱাৰোঁ। কিন্তু প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে আমি লাভ কৰোঁ তেওঁৰ ধাৰ্মিকতা। প্ৰভু যীশুৰ সেই ধাৰ্মিকতাৰেই আমাক আৱৰি দিয়া হয়, আৰু তেতিয়া আমি আমাৰ নিজৰ ধাৰ্মিকতাৰে নহয় কিন্তু প্ৰভু যীশুৰ সেই ধাৰ্মিকতাৰেহে পিতৃ ঈশ্বৰৰ আগত থিয় হওঁ, আৰু সেইবাবেই আমি পৰিত্ৰাণ পাব পৰা হওঁ। কিন্তু খ্ৰীষ্টৰ সেই ধাৰ্মিকতা অবিহনে আমি পাপী, আমি হেৰাই থকা অৱস্থাৰ লোক। আমি প্ৰায়েই আনৰ লগত নিজকে তুলনা কৰি ভাল পাওঁ। আমি এনেদৰে কওঁ, মইতো অমুকতকৈ ভাল, মইতো তমুকৰ নিচিনা বেয়া কাম নকৰোঁ, মইতো বেছ ভালেই। কিন্তু প্ৰিয় শ্ৰোতা, আপুনি নিজক সুধি চালে গম পাব আপুনি আচলতে কেনেকুৱা লোক। চেমুৱেল জনছন নামৰ বিখ্যাত লোক এজনে মন্তব্য কৰিছিল, প্ৰত্যেক মানুহে নিজৰ বিষয়ে এনেকুৱা কথা কিছুমান জানে যি কথা আনকি অতি নিকট বন্ধুজনৰ আগতো ক'বলৈ সংকোচ কৰে। প্ৰিয় শ্ৰোতা, আমি আনৰ আগত নিজকে ভাল দেখুৱাব পাৰোঁ, কিন্তু আমি নিজক ভালদৰে চিনি পাওঁ নাপাওঁ জানো? আপুনি জগতৰ পৰা লুকুৱাই ৰখা কথাবোৰো প্ৰভু যীশুৱে বিচাৰৰ দিনা প্ৰকাশ কৰি দিব। প্ৰিয় শ্ৰোতা, আমি জানো আমাক এজন পৰিত্ৰাতা লাগে, নহ'লে আমি কেনেকৈ সাৰিম? এই বগা সিংহাসনত বহি বিচাৰ কৰোতা জনাই প্ৰভু যীশুখ্ৰীষ্ট। আমি বাইবেলৰ পৰা কেইটামান পদ পাঠ কৰি দিব খুজিছো। সকলোৱে যেনেকৈ পিতৃক সমাদৰ কৰে, পুত্ৰকো তেনেকৈ যেন সমাদৰ কৰে, এই নিমিত্তে পিতৃয়ে নিজে কাৰো সুধবিচাৰ নকৰি আটাই সুধবিচাৰৰ ভাৰ পুত্ৰক সোধাই দিলে। কিয়নো পিতৃৰ যেনেকৈ নিজত জীৱন আছে, পুত্ৰৰো তেনেকৈ নিজত জীৱন থাকিবলৈ দিলে। আৰু মানুহৰ পুত্ৰ হোৱাৰ কাৰণে সুধবিচাৰ কৰিবলৈকো তেওঁক ক্ষমতা দিলে। তোমালোকে ইয়াত বিস্ময় নামানিবা, কিয়নো যিকালত মৈদামত থকা সকলোৱে তেওঁৰ মাত শুনি সৎকৰ্ম কৰাবিলাক জীৱনৰ পুনৰুত্থানলৈ আৰু কুকৰ্ম কৰাবিলাক সুধ বিচাৰৰ পুনৰুত্থানলৈ ওলাব সেই কাল আহিছে। জোহন 5:22-26 ঈশ্বৰৰ মনোনীত কৰ্মনো কি? আমি জোহনে লিখা শুভবাৰ্তাতে এনেদৰে পঢ়িবলৈ পাওঁ। যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে, ঈশ্বৰে যিজনক পঠালে তেওঁত বিশ্বাস কৰাই ঈশ্বৰৰ মনোনীত কৰ্ম। অৰ্থাৎ ঈশ্বৰে পঠিবাজনা অৰ্থাৎ প্ৰভু যীশুক গ্ৰহণ কৰা মানেই হৈছে ঈশ্বৰৰ দৃষ্টিত সৎকৰ্ম কৰা, মনোনীত কৰ্ম কৰা। সেইসকল লোক জীৱনলৈ পুনৰুত্থিত হ'ব। সেয়া হৈছে প্ৰথম পুনৰুত্থান। আনহাতে কুকৰ্ম কৰা অবিশ্বাসীসকল পুনৰুত্থিত হ'ব অনন্ত মৃত্যুলৈ, আৰু সেয়াই হৈছে প্ৰভু যীশুৱে বগা সিংহাসনত বহি কৰা সুদবিচাৰ। এতিয়া আমি 12 আৰু 13 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছো। সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ। পাছে কেইখনমান পুস্তক মেলা হ'ল, আৰু জীৱন পুস্তক নামেৰে আন এখন পুস্তকো মেলা হ'ল, আৰু সেই পুস্তকবোৰত লিখা মতে মৃতবিলাকৰ নিজ নিজ কৰ্ম অনুসাৰে সুদবিচাৰ কৰা হ'ল। তেতিয়া সাগৰে নিজত থকা মৃতবিলাকক সোধাই দিলে, মৃত্যু আৰু পৰলোকেও নিজত থকা মৃতবিলাকক সোধাই দিলে, তাতে সকলোৰে নিজ নিজ কৰ্ম অনুসাৰে সুদবিচাৰ কৰা হ'ল। আমি সকলোৱে তাত উচিত আৰু ন্যায় বিচাৰ লাভ কৰিবলৈ সক্ষম হ'ব পাৰিম। আমাৰ গোটেই জীৱন ৰেকৰ্ড কৰি থোৱা আছে, আৰু সেই ৰেকৰ্ড যীশুৰ হাতত আছে। তেওঁ সেইখন বজাই দিলে আমি সকলো শুনিবলৈ পাম, দেখিবলৈ পাম, আৰু আমি জানো যে আমি সেইবোৰ দেখি শুনি বেছি ভাল নাপাম। প্ৰিয় শ্ৰোতা, আপুনি ঈশ্বৰৰ আগত থিয় হৈ আপোনাৰ গোটেই জীৱনটো তেওঁ উদঙাই দিয়া চাবলৈ ভাল পাবনে? ঈশ্বৰে এটা টেলিভিশ্যনত আপোনাৰ গোটেই জীৱনটো এফালৰ পৰা দেখুৱাই দিলে আপুনি বাৰু ভাল পাবনে? আপুনি বাৰু সেই পৰীক্ষাত পাছ কৰিবনে? আপোনাৰ কথা ক'ব নোৱাৰোঁ, কিন্তু মই হ'লে কেতিয়াও পাছ নকৰোঁ। কিন্তু ঈশ্বৰক ধন্যবাদ তেওঁৰ মহান অনুগ্ৰহৰ কাৰণে। একমাত্ৰ তেওঁৰ অনুগ্ৰহতহে আমি পৰিত্ৰাণ পাব পাৰিম। পৰিত্ৰাণ বিচাৰি প্ৰভু যীশুৰ কাষ নচপা লোকসকলৰ নাম সেই জীৱন পুস্তকত পোৱা নাযাব। বাইবেলৰ পৰা আকৌ পাঠ কৰি দিব খুজিছোঁ। তথাপি তোমালোকে জীৱন পাবলৈ মোৰ ওচৰলৈ আহিবলৈ সন্মত নোহোৱা। জোহনে লিখা শুভবাৰ্তা 5:40 সেই হেৰাই থকা লোকসকল খ্ৰীষ্টলৈ অহা নাছিল। এনেদৰে খ্ৰীষ্টত ভৰসা নকৰি নিজৰ কৰ্মতেই ভৰসা কৰি থকা সকলোবোৰ লোকক সেইদিনা পুনৰুত্থিত কৰা হ'ব, আৰু বগা সিংহাসনত বহি খ্ৰীষ্টই তেওঁলোকৰ বিচাৰ কৰিব। কিন্তু তেওঁলোকৰ নাম জীৱন পুস্তকত পোৱা নাযাব। তেওঁলোকে তেওঁলোকৰ কৰ্ম অনুসাৰে ন্যায় বিচাৰ আশা কৰিব, কিন্তু তেওঁলোকৰ কৰ্মই তেওঁলোকক পৰিত্ৰাণ দিব নোৱাৰিব, কাৰণ মানুহৰ কৰ্মই মানুহক ঈশ্বৰৰ দৃষ্টিত কেতিয়াও সম্পূৰ্ণ ধাৰ্মিক বুলি পৰিগণিত কৰিব নোৱাৰে। এতিয়া 14 আৰু 15 নম্বৰ পদ দুটা পঢ়ি দিছো। পাছে মৃত্যু আৰু পৰলোকক সেই অগ্নিৰ সৰোবৰত পেলোৱা হ'ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু। আৰু জীৱন পুস্তকত যিকোনোৰ নাম পোৱা নগ'ল তাক সেই অগ্নিৰ সৰোবৰত পেলোৱা হ'ল। এয়েই হ'ল মানুহৰ শেষ শত্ৰু, মৃত্যুৰ অৱসান। মানুহৰ আৰু মৃত্যুৰ ভয় নাথাকিব। পাচনি পৌলে এনেদৰে কৈছিল, শেষ শত্ৰু যে মৃত্যু, তাকো লোপ কৰা হ'ব। হে মৃত্যু, তোমাৰ জয় ক'ত? হে মৃত্যু, তোমাৰ হুল ক'ত? 1 কৰিন্থিয়া 15:26 আৰু 55 নম্বৰ পদ। বগা সিংহাসনৰ বিচাৰৰ পাছত জীৱন পুস্তকত নাম নথকা সকলো লোককেই, অৰ্থাৎ পৰিত্ৰাণ লাভ নকৰা সকলো লোককেই সেই অগ্নিৰ সৰোবৰত পেলাই দিয়া হ'ব। সেইটো হ'ব দ্বিতীয় মৃত্যু, অৰ্থাৎ ঈশ্বৰৰ পৰা চিৰদিনৰ কাৰণে বিচ্ছিন্ন হৈ থকা অৱস্থা। এই নৰক ঈশ্বৰে আচলতে মানুহৰ কাৰণে সৃষ্টি কৰা নাছিল, সৃষ্টি কৰিছিল ছয়তান আৰু লগৰীয়া দূতবোৰৰ কাৰণেহে। কিন্তু ঈশ্বৰৰ প্ৰতি অবাধ্য হৈ মানুহে সেই ঠাই নিজেই বাছি ল'ব। প্ৰিয় শ্ৰোতা, নৰকৰ বাবে আমি ঈশ্বৰক দোষ দিব নোৱাৰোঁ, কাৰণ নৰকত যাবলৈ তেওঁ কাকো বাধ্য নকৰে, বৰং তাৰ পৰা ৰক্ষা পোৱাৰ উপায়হে তেওঁ দি থৈছে। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি এই জীৱনতে পৰিত্ৰাণৰ নিশ্চয়তা লাভ কৰিব পাৰোঁ। সেই নিশ্চয়তা আপুনি লাভ কৰিছেনে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাব দিলোৱা। কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক খাব দিয়া।